এয়া আকাশবাণী বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰাসকলক 51,000ৰো অধিক নিযুক্তিপত্ৰ বিতৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত পাকিস্তানৰ সৈতে থকা 1960 চনৰ সিন্ধু জলচুক্তি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে আজি ছিক্কিমৰ গেংটকত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰাসকলক 51,000ৰো অধিক নিযুক্তিপত্ৰ বিতৰণ কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে নৱনিযুক্তসকলক উদ্দেশ্যি ভাষণো দিব। দেশত নিয়োগ সৃষ্টিত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াত প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে 47টা বিভিন্ন স্থানত এই পঞ্চদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱক যুৱতীসকলৰ সবলীকৰণ তথা ৰাষ্ট্ৰৰ বিকাশত তেওঁলোকৰ অৰ্থপূৰ্ণ অৰিহণা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিব। নতুনকৈ নিযুক্তি পোৱাসকলে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীৰ বাসগৃহত পাকিস্তানৰ সৈতে থকা 1960 চনৰ সিন্ধু জলচুক্তি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে ততালিকে প্ৰযোজ্য হোৱাকৈ সিন্ধু জলচুক্তি বাতিল কৰিছে। কালিৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ সৈতে কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে ৰাষ্ট্ৰৰ স্বাৰ্থৰ হকে চৰকাৰে সিন্ধু জলচুক্তি সন্দৰ্ভত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে সিন্ধু নদীৰ পৰা পাকিস্তানলৈ যাতে এটোপাল পানীও যাব নোৱাৰে চৰকাৰে সেইটো নিশ্চিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ভাৰত ভ্ৰমণলৈ অহা 191গৰাকী পাকিস্তানী নাগৰিকে কালি পাঞ্জাবৰ অমৃতসৰৰ আট্টাৰী ৱাঘা সংহত চকীয়েদি নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সুৰক্ষা সমিতিয়ে সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকক 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই এই লোকসকলে নিজ দেশলৈ ঘূৰি যায়। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে 28জন লোক পাকিস্তানলৈ ঘূৰি যায়। ইপিনে চুবুৰীয়া দেশখনৰ পৰা মুঠ 287গৰাকী ভাৰতীয় নাগৰিক দেশলৈ উভতি আহিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি IED বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ 10জন লোক নিহত হয় বুলি বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বাহনখন কুৱেট্টাৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগৰ মাৰ্গট চৌকৰ পথৰ দাঁতিত সংস্থাপিত বোমাত খুন্দা মৰাৰ ফলতে এই বিস্ফোৰণটো সংঘটিত হয়। বেলুচ লিবাৰেচন আৰ্মীয়ে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি পাকিস্তানী সেনাৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি ভাবুকি দিছে। ইয়াৰ এদিন পূৰ্বে বেলুচিস্তানৰ কালাত জিলাত পথৰ দাঁতিত সংস্থাপিত বোমাৰ বিস্ফোৰণত ঘটি 3জন লোকৰ মৃত্যু হৈছিল। বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন কৰা হ'ব। ভেটিকান চিটিৰ ছেইণ্ট পিটাৰ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ 1:30 বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হ'ব। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ জনতাই অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব। শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দ ছিলভা আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই অন্যতম। যোৱা 21 এপ্ৰিলত দেহাৱসান ঘটা পোপ ফ্ৰান্সিছৰ শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভেটিকান চিটিত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুক এই যাত্ৰাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা দপ্তৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জোশুৱা ডিছুজায়ো সংগ দিছে। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে 3দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। সেই অনুসৰি যোৱা 22 আৰু 23 এপ্ৰিলত দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হয় আৰু আজিও ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে আজি ছিক্কিমৰ গেংটকত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ শক্তিমন্ত্ৰী তথা জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিব। সন্মিলনত শক্তিখণ্ডৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ'ব। ইয়াৰ পাছত শক্তিমন্ত্ৰীগৰাকীয়ে ছিক্কিমৰ নগৰ আৰু শক্তিখণ্ডত ৰূপায়ণ হৈ থকা তথা প্ৰস্তাৱিত উন্নয়নমূলক উদ্যমসমূহৰ বিষয়েও পৰ্যালোচনা চলাব। এই কাৰ্যসূচীত ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙো উপস্থিত থাকিব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অই 1000 ছেকেণ্ডতকৈও অধিক সময় ধৰি এক্টিভ কুল স্ক্ৰেমজেট ছাবস্কেল কম্বাষ্টাৰ গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন কৰি স্ক্ৰেমজেট ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ'ৰ হায়দৰাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা স্ক্ৰেমজেট সংযোগ পৰীক্ষণ কেন্দ্ৰত কালি ইয়াৰ গ্ৰাউণ্ড পৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে জানুৱাৰীত 120 ছেকেণ্ডৰ বাবে এই পৰীক্ষণ কৰা হৈছিল। স্ক্ৰেমজেট ইঞ্জিনৰ সফল পৰীক্ষণৰ লগে লগে সম্পূৰ্ণৰূপে উৰণযোগ্য কম্বাষ্টাৰ পৰীক্ষণৰ বাবে শীঘ্ৰেই এই ব্যৱস্থা সাজু হৈ উঠিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উল্লেখনীয় সাফল্যৰ বাবে ডি আৰ ডি অ', ঔদ্যোগিক অংশীদাৰ তথা বিজ্ঞানীসকলক অভিনন্দন জনাইছে। এই সফলতাই দেশৰ বাবে গুৰুত্বপূৰ্ণ হাইপাৰছনিক অস্ত্ৰ শস্ত্ৰ প্ৰযুক্তি নিৰ্মাণৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকেই প্ৰতিফলিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 121 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এ আই আৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতৰ ব্ৰিক্ছ শ্বেৰ্পা সচিব ডাম্বু ৰবিয়ে কালি ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ব্ৰিক্ছ শ্বেৰ্পা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বহুপাক্ষিকতা, বহনক্ষম উন্নয়ন আৰু আন্তঃ ব্ৰিক্ছ সহযোগিতা বৃদ্ধি সন্দৰ্ভত গঠনমূলক আলোচনা কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূৰ্ণ সহযোগিতাৰ কথা প্ৰকাশ কৰে। এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি শ্ৰীনাইডুৱে এয়া কাপুৰুষৰ কাৰ্য বুলি অভিহিত কৰে। দেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি সমগ্ৰ দেশবাসীৰ সমৰ্থন আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক আশ্বাস দিয়ে। এনে কঠিন সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ প্ৰতি শ্ৰীনাইডুৱে আস্থা প্ৰকাশ কৰে। 183 গৰাকী যাত্ৰীয়ে দুখন বিশেষ বিমানৰ জৰিয়তে শ্ৰীনগৰৰ পৰা মুম্বাইলৈ সুকলমে ঘূৰি আহিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। এই দুয়োখন বিমানৰ যাত্ৰা বিনামূলীয়া আছিল বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। তৃতীয়খন বিমানযোগে আৰু 232 গৰাকী যাত্ৰী সন্ধিয়াৰ ভাগলৈ মুম্বাইত উপস্থিত হোৱা বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জম্মু কাশ্মীৰৰ পৰা এতিয়ালৈকে প্ৰায় 500 গৰাকী যাত্ৰী সুকলমে তেওঁলোকৰ ঘৰলৈ উভতি যোৱা বুলিও মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰে। 155 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে 18 অভাৰ আৰু 4টা বলতেই 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। হায়দৰাবাদৰ হৈ ঈশান কিষাণে 34টা বলত 44 ৰাণ কৰে। চেন্নাইৰ হৈ নূৰ আহমেদে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 1টা বল বাকী থকা অৱস্থাত 8টা উইকেট হেৰুৱাই 154 ৰাণ কৰে। চেন্নাইৰ হৈ দেৱাল ব্ৰেভিছে 25টা বলত 42 ৰাণৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৰ্ষল পেটেলে 4টা উইকেট দখল কৰে। হৰ্ষলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত ইডেন গাৰ্ডেন্ছত হবলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰাসকলক 51,000ৰো অধিক নিযুক্তিপত্ৰ বিতৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত পাকিস্তানৰ সৈতে থকা 1960 চনৰ সিন্ধু জল চুক্তি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে আজি ছিক্কিমৰ গেংটকত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰে।